Iya, agak keberani. Bateri hujan mahu Kumar David Das. Etiar perhan bateri hujan mahu dasi. Sorkare Sindur Abhijan Hondorfar Aji Notun Dilli Dekhan Harbodile Boithakar Ahban Kori Se. Sindur Abhijan Homeyat Akhin Birotto Ar Hahak Podarkhanare Hakastra Bahini Homohe Itihak Rasona Kori Se Buli Pratirikha Mantri Rajnath Singhe Montibba Kori Se. Chhattisgarhar Bijapur Jilat Kali Surakkha Bahinir Hoite Hua Eta Sangharshot Komeo 22 Jon Maobadi Nihoto Hoy. Rohit Sharmai Totalike Karjokori Hoakoi Test Cricketor Pora Obokhor Luar Kotha Ghoshona Kori Se. Aru IPL ক্রিকেট প্রতিযোগিতাত যোৱা নিশা চেন্নাই সুপার কিংসে কলকাতা নাইট রাইডার্সক 2 উইকেটত পরাস্ত করে। সরকারে সিন্দুর অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সরকারে ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলৰ এই অভিযানৰ বিষয়ে অৱগত কৰিব। বিভিন্ন দলৰ নেতাই দলীয় স্বার্থৰ ঊৰ্ধলৈ গৈ সিন্দুৰ অভিযানক প্ৰশংসা কৰিছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সশস্ত্ৰ বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থাক লৈ গৌৰৱ প্ৰকাশ কৰিছে। বিৰোধী পক্ষই ইয়াৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ পাছত চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।
By launching strikes against terror camps in POK and Pakistan, India used its right to respond to attack on its soil. Operation Sindoor has sent a strong message to the world that India will not tolerate any terror attack, and the operation also demonstrated Narendra Modi government's zero tolerance policy against terrorism. The Union Cabinet met yesterday, in which Prime Minister Modi hailed the armed forces for successfully conducting the operation and dismantling terror hideouts. By conducting Operation Sindoor, India lived up to the commitment that those responsible for the Pahalgam attack will be held accountable. The operation lasted 25 minutes and 9 terrorist sites in Pakistan and POK were destroyed in this retaliatory action.
Sindur Abhijanar Homeyat Akhim Birotto Aru Hahak Prodarshanare Hokostra Bahini Homuhe Itihak Rasona Korise Buli Pratirikha Mantri Rajnath Singhe Montibba Korise. Notun Dillit Kali Himanto Poth Sanstai 6khon Rajya Aru Duta Kendriya Shasit Onchalot Rupayon Kora 50ta Prokolpo Udbodhon Kori Montri Goraki Eidore Prokash Kore. Teo Koy Je Abhijanar Othinot Hokostra Bahini Homuhe Nikhut Hotorko Aru Sangbedanshilotare Byabostha Grohon Kori Porikolpito Koukholor Onkho Hisabe Nirdharito Lokkhot Dhongkho Koribolai Somortho Hoise. তেওঁ লগতে কয় যে অভিযানৰ সময়ত অসামৰিক লোকৰ হানি বিঘিনি নোহোৱাটো নিশ্চিত কৰি সশস্ত্ৰ বাহিনীয়ে সংবেদনশীলতাৰ পৰিচয় দিছে। ভাৰতে সিন্দুৰ অভিযান চলোৱাৰ বাবে সঁহাৰি জনোৱাৰ অধিকাৰ প্ৰয়োগ কৰাৰ লগতে সুচিন্তিত আৰু সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰা বুলি শ্ৰীসিঙে প্ৰকাশ কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদীসকলক সমূলনছে উৎখাত কৰাৰ বাবে সিন্দুৰ অভিযান ৰূপায়ণ কৰা হয়। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সশস্ত্ৰ বাহিনীসমূহে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি সমীচীন প্ৰত্যুত্তৰ দিছে। সিন্দুৰ অভিযানৰ অধীনত নিখুঁত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত পাকিস্তানে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে ভাৰত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি নতুন দিল্লী মহলে প্ৰকাশ কৰিছে। 25 মিনিটজোৰা সিন্দুৰ অভিযানৰ অধীনত সশস্ত্ৰ বাহিনীসমূহে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে মঙলবাৰে নিশা ক্ষেপণাস্ত্ৰৰে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। সেনা বায়ুসেনা আৰু বিদেশ মন্ত্ৰালয়ে কালি পুৱা সিন্দুৰ অভিযান সন্দৰ্ভত নতুন দিল্লীত সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্থলসেনাৰ ছফিয়া কুৰেশ্বী আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ভূমিকা সিঙে কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত বলি হোৱা লোকসকলক ন্যায় প্ৰদানৰ উদ্দেশ্যে এই অভিযান ৰূপায়ণ কৰা হয়। কৰ্ণেল কুৰেশ্বীয়ে এই অভিযানৰ অধীনত আক্ৰমণ চলোৱা ঠাইসমূহৰ সবিশেষো প্ৰকাশ কৰে। উইং কমাণ্ডাৰ ভূমিকা সিঙে কয় যে সশস্ত্ৰ বাহিনীসমূহ ভৱিষ্যতে পাকিস্তানৰ দুঃসাহসৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু। সংবাদমেলত বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত আক্ৰমণত জড়িত সন্ত্ৰাসবাদী কেইজনৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে। সিন্দুৰ অভিযানৰ পাছত লেহ বিমানবন্দৰ বন্ধ কৰি দিয়াৰ বাবে লাডাখত আবদ্ধ হৈ পৰা পৰ্যটকসকলক সৌহাৰ্দ্যৰ চিনস্বৰূপে বিনামূলীয়া থকা খোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। হোটেল অথবা গেষ্ট হাউচৰ পৰা গন্তব্য স্থানলৈ বুলি ওলাই আহি লেহত আবদ্ধ হৈ পৰা পৰ্যটকসকলে আতিথ্য উদ্যোগে আগবঢ়োৱা এই সুবিধা গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে সিন্দুৰ অভিযানৰ পৰিপ্ৰেক্ষিতত লেহ খণ্ডলৈ বিমান সেৱা বাতিল কৰাৰ ফলত লাডাখত ভালেসংখ্যক পৰ্যটক আবদ্ধ হৈ পৰিছে। জম্মু কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা আৰু জম্মু অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শ শ বাসিন্দাক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। পাকিস্তানৰ আক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। আকাশবাণী জম্মুৰ সংবাদদাতা জনোৱা অনুসৰি পাকিস্তানী সেনাই জম্মু অঞ্চলৰ পুঞ্চ আৰু ৰাজৌৰীত টোপ আৰু মৰ্টাৰেৰে কৰা আক্ৰমণত শিশু আৰু দুগৰাকী মহিলাকে ধৰি 12 জন লোক নিহত হোৱাৰ লগতে 50 জনৰো অধিক আহত হয়। 22 এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তানৰ নিয়ন্ত্ৰণত থকা কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদীৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ কিছু সময়ৰ পাছতেই সীমান্তৰ সিপাৰৰ পৰা গোলাবৰ্ষণ আৰম্ভ হয়। ইয়াৰ পাছতে সীমান্তৰ স্থানীয় জনতাৰ সুৰক্ষাৰ বাবে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰাবলৈ তৎপৰতা আৰম্ভ কৰা হয়। অস্থায়ী আশ্ৰয়গৃহত লোকসকলে কোনো সমস্যাৰ সন্মুখীন নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এপিনে জম্মুত স্থানীয় একাংশ দল সংগঠনে সমদল উলিয়াই নিখুঁত আক্ৰমণ চলোৱাৰ বাবে দেশ আৰু সশস্ত্ৰ বাহিনীৰ প্ৰশংসাত শ্লোগান দিয়াৰ লগতে শোভাযাত্ৰা উলিয়ায়। প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তাৰিক হামিদ কাৰা আৰু জম্মু কাশ্মীৰ বিজেপিৰ প্ৰাক্তন সভাপতি ৰবীন্দৰ ৰাইনাকে ধৰি ৰাজনৈতিক নেতাসকলে অসামৰিক অঞ্চলসমূহত পাকিস্তানে কৰা গোলাবৰ্ষণক গৰিহণা দিয়াৰ লগতে সীমান্তৰ সমীপত বাস কৰা নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা বাবে পাকিস্তানক সমালোচনা কৰে। লগতে সীমা অতিক্ৰম কৰি কৰা গোলাবৰ্ষণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা ল'ব বুলিও তেওঁলোকে মন্তব্য কৰে। মাৰ্কিন সাংসদ ৰাজা কৃষ্ণমূৰ্তিয়ে ভাৰতৰ সৈতে বৰ্তমান চলি থকা উত্তেজনাক গণতন্ত্ৰক অধিক ক্ষতিগ্ৰস্ত কৰাৰ অজুহাত হিচাপে ব্যৱহাৰ নকৰিবলৈ পাকিস্তানলৈ আহ্বান জনাইছে। আন এগৰাকী সাংসদ শ্ৰী থানেদাৰে মঙলবাৰে গভীৰ নিশা ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। ভাৰতীয় বংশোদ্ভূত ৰাজা কৃষ্ণমূৰ্তিয়ে কয় যে যোৱা মাহত পেহেলগামত হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ভৱিষ্যতে হিংসা ৰোধ কৰাৰ প্ৰয়োজনীয়তা এতিয়া অত্যাৱশ্যকীয় হৈ পৰিছে। ইপিনে ভাৰতীয় মূলৰ আনগৰাকী সাংসদ শ্ৰী থানেদাৰে কয় যে সন্ত্ৰাসবাদ সহ্য কৰিব নোৱাৰি আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ উত্তৰ দিবই লাগিব। থানেদাৰে লগতে কয় যে দেশবাসীক ৰক্ষা কৰাৰ অধিকাৰ ভাৰতৰ আছে আৰু উগ্ৰপন্থীৰ নেটৱৰ্কসমূহ ভাঙি পেলোৱাৰ প্ৰচেষ্টাত মিত্ৰ ভাৰতৰ সৈতে তেওঁ দৃঢ়তাৰে থিয় দিছে। ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও 22 মাওবাদী নিহত হয়। তেলেংগানাৰ সীমান্তৱৰ্তী বিজাপুৰ জিলাৰ কৰগুটা পাৰ্বত্য এলেকাত ভালেসংখ্যক মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে দুসপ্তাহ ধৰি অঞ্চলটোত অভিযান চলায়। অভিযানৰ সময়ত কালি নিচে পুৱা সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত হয়। বৰ্তমানলৈকে সংঘৰ্ষস্থলীৰ পৰা 22টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰোহিত শৰ্মাই ততালিকে কাৰ্যকৰী হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। খেলুৱৈগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। ৰোহিত শৰ্মাই 67খন টেষ্টত 12টা শতক আৰু 18টা অৰ্ধশতকৰ সহায়ত 47.57 গড় হাৰত 4301 ৰাণ সংগ্ৰহ কৰিছে। 38 বছৰীয়া খেলুৱৈগৰাকীয়ে এদিনীয়া ক্ৰিকেটত দেশক প্ৰতিনিধিত্ব কৰি যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 2 উইকেটত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 180 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 4টা বলত 8টা উইকেটৰ বিনিময়ত 183 ৰাণ সংগ্ৰহ কৰে। চেন্নাইৰ হৈ দি ৱৰ্ল্ড ব্ৰেভিছে সৰ্বাধিক 52 ৰাণ কৰে। শিৱম দুবে 45 ৰাণৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ বৈভৱ আৰোৰাই 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 179 ৰাণ কৰে। কলকাতাৰ হৈ অজিংক্য ৰাহানে সৰ্বাধিক 48 ৰাণ কৰে। প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক 23 ৰাণত পৰাস্ত কৰি চলিত ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতে এতিয়া শৃংখলা দখলৰ যুঁজত অহা দেওবাৰে আয়োজক শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চৰকাৰে সিন্দুৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। সিন্দুৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্ৰ বাহিনীসমূহে ইতিহাস ৰচনা কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও 22 মাওবাদী নিহত হয়। ৰোহিত শৰ্মাই ততালিকে কাৰ্যকৰী হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিটি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।